এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
ডক্টৰ শৰ্মাই কয় যে সুলভ মূল্য দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্য দোকানৰ অনুজ্ঞাপত্ৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষা মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয় প্ৰয়োজনীয় ন্যূনতম বিল্ড আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6-8 বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীকৰণ নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰ সচিব বিক্ৰম মিশ্ৰীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেকথেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাজিৰহাট আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত বিগত প্ৰায় 20 দিন ধৰি অব্যাহত থকা বৰলুইটৰ খহনীয়ে জটিল ৰূপ ধাৰণ কৰিছে। ফলত 2037 নম্বৰ বৰবালু এল পি স্কুল স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি 115 নম্বৰ বৰবালু অংগনবাড়ী কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। আনহাতে গোটাবাৰী গাঁৱত 21টা পৰিয়াল, বৰাইতাৰী 35টা পৰিয়াল আৰু বৰবালু গাঁৱত 71টা পৰিয়ালসহ মুঠ 127টা পৰিয়াল খহনীয়া কবলত পৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে। ইফালে খহনীয়া তীব্ৰতা ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।